নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। অসমে সৰলতা, স্বচ্ছতা আৰু দক্ষতা এই তিনিটা বুনিয়াদৰ আধাৰত ব্যৱসায়ীসকলক ৰাজ্যত বিনিয়োগ কৰিবলৈ আহ্বান জনাই আহিছে। জাপানত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই নীতি অনুসৰণ কৰিয়েই ৰাজ্য চৰকাৰে নতুন যুগৰ উদ্যোগসমূহক ভেটি স্থাপন কৰিবলৈ উৎসাহিত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে আজি জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা উইচিৰোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতিৰ সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবিচ প্ৰশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতাকৰ্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্বত অংশ লৈ দেশখনৰ আগশাৰীৰ উদ্যোগ আৰু ব্যৱসায় জগতৰ কাণ্ডাৰীসকলৰ সৈতেও মত বিনিময় কৰে। ৰাজ্য চৰকাৰে প্ৰতিখন বাগিচাত সুকীয়া চিকিৎসালয় নিৰ্মাণৰ লগতে প্ৰতিখন চিকিৎসালয়ৰ বাবে একোজনকৈ সমূহীয়া চিকিৎসা বিষয়া নিয়োগ কৰিব। এই উদ্দেশ্যে আজি গুৱাহাটী পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ আধাৰত ৰাজ্যৰ মুঠ 354খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰা হ'ব। ইয়াৰ অংশ হিচাপে আন আন জিলাৰ লগতে দৰং, শিৱসাগৰ আৰু যোৰহাট চাহ বাগিচা অঞ্চলৰ কেইবাখনো পুনৰ পঢ়ি দিছো। ইয়াৰ অংশ হিচাপে আন আন জিলাৰ লগতে দৰং, শিৱসাগৰ আৰু যোৰহাট জিলাৰ চাহ বাগিচা অঞ্চলৰ কেইবাখনো চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। দৰং জিলাৰ টাংনি, চিকনমাটি আৰু বৰগৰা এই তিনিওখন চাহ বাগিচাৰ পৰিচালকৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। যোৰহাট জিলাৰ 21খন চাহ বাগিচাৰ চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এই চুক্তিৰ আধাৰত শিৱসাগৰ জিলাৰো 7খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ কৰা হৈছে। অসম সাহিত্যসভাৰ 70তম পূৰ্ণাংগ অধিৱেশনখনৰ অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি অসম সাহিত্যসভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপসমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে কয় যে অধিৱেশনৰ প্ৰথম দিনা পুৱা নামঘৰৰ দুৱাৰ মুকলি, ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন, ভট্টদেৱৰ কথা সাহিত্য বিষয়ক লৈ সাহিত্য আলোচনা, মেডাম মেফিৰ উদযাপন, প্ৰতিনিধি শিবিৰ মুকলি আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়লি অসম সাহিত্যসভাৰ কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা অসম সাহিত্যসভাৰ মূল পতাকা উত্তোলন কৰা হ'ব। অধিৱেশনৰ তৃতীয় দিনা ধ্ৰুপদী অসমীয়া ভাষা শীৰ্ষক আলোচনা সত্ৰৰ পাছতে অসম সাহিত্যসভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত গোস্বামীক লৈ এটা বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ'ব। অধিৱেশনৰ চতুৰ্থ দিনা বুৰঞ্জী সন্মিলন, লোক সাংস্কৃতিক সমাৰোহ, মুকলি সভা, যুৱ সংসদ, সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব। পঞ্চম তথা অন্তিম দিনা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন, আকাশ শীৰ্ষক মহিলা প্ৰতিভা বিকাশৰ অনুষ্ঠান, নাট্য সন্মিলন, অসম সাহিত্যসভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ জয়পুৰত বন্যহস্ৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। জয়পুৰৰ টিপাম পাহাৰৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত আজি 7গৰাকীকৈ চাহ বাগিচাৰ শ্ৰমিক আহত হয়। আহত শ্ৰমিকসকলক নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে 4গৰাকী শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অসম চৰকাৰে আজি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চিন্ময় প্ৰদীপ শৰ্মাক ৰাজ্যৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰ ন্যায়িক বিভাগে জাৰি কৰা নিৰ্দেশনাত শ্ৰীশৰ্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্ৰতিনিধিত্ব কৰিব বুলি কোৱা হৈছে। মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট মুখাশিল্পী, সমাজকৰ্মী, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ললিত চন্দ্ৰ মহন্তৰ আজি পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মাজুলীৰ মুখাশিল্পক জনপ্ৰিয় কৰি তোলাৰ বাবে তেওঁ অসম চৰকাৰৰ এককালীন শিল্পী পেঞ্চন লাভ কৰিছিল। কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত 5খন T20 শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 133 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে বেটিং আৰম্ভ কৰি 6 অভাৰত 2টা উইকেট হেৰুৱাই 63 ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে ভাৰতীয় দলত বহুদিনৰ বিৰতিৰ মূৰত প্ৰবীণ পেছ বলাৰ মহম্মদ স্বামীক অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।